আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক।
আপনি জিস ব্যক্তি কো কল কিয়া হে ভো অভি দূসরে কল পর ব্যস্ত হে। কৃপয়া প্রতীক্ষা করি ইয়া কুছ সময় পশ্চাৎ প্রয়াস করি। দ্য পার্সন ইউ হ্যাভ কল্ড ইজ স্পিকিং টু সামওয়ান এলস। ইউ ক্যান ওয়েট অর কল অ্যাগেইন লেটার।
আপনি কল কৰি থকা ব্যক্তিজন অন্য এটা আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। অনুগ্ৰহ কৰি কিছু সময় পিছত পুনৰ চেষ্টা কৰক।
আপ জিস ব্যক্তি কো কল কৰ ৰহি হে ৱা উত্তৰ নহি দে ৰহি হে কৃপয়া কুছ সময় পশ্চাৎ প্ৰয়াস কৰি। দ্য পাৰ্চন ইউ আৰ কলিং ইজ নট আনচাৰিং প্লিজ ট্ৰাই লেটাৰ।